হেল্ল'
এইয়া কথা পাতিছোঁ জল্দি জল্দি কৰে জল্দি জল্দি মোৰ এতিয়া নাই জল্দি জল্দি দাও কাটি দেব আধাৰ কাছে দাও আধাৰ কাছে দাও তিয়া নাই কাটি দেব গা আধাৰ কাছে দাও
হেল্ল'
আপা ইয়া কৰছ শুনেন আমি কি কৈ অনিকাৰ জন্ম নিবন্ধনটা কালকের ভিত্তিতে দাদা।